রোমিয়া বেলাকর পত্র অধ্যায় এক। যীশু খ্রিস্টর দাহ, আমন্ত্রিত পাসনি আর ঈশ্বরের শুভবার্তার নিমিত্তে পৃথক করা পৌল, যে শুভবার্তা ঈশ্বরে পূর্বে তেওঁর ভাববাদী সকলৰ যোগেদি পবিত্র শাস্ত্রত প্রতিজ্ঞা করেছিল, হে তেওঁর পুত্ৰ প্রভু যীশু খ্রিস্টর বিষয়ৰ শুভবার্তা। তেওঁ শরীরের সম্বন্ধে দায়ুদর বংশত জন্মা, কিন্তু পবিত্রতার আত্মার সম্বন্ধে মৃতবিলাকর পুনরুত্থানের দ্বারাই পরাক্রমেরে ঈশ্বরের পুত্র বলে নিরূপিত। তেওঁর এই দ্বারাই আমি তেওঁর নামের কারণে সকল জাতিবিলাকর মাজত বিশ্বাসরূপ আজ্ঞাধীনতার অর্থে অনুগ্রহ আর পাচনি বাপ পাল। সেই জাতিবিলাকর মাজত তোমালোকো যীশুখ্রিস্টর আমন্ত্রিত লোক, ঈশ্বরের প্রিয় যিমান আমন্ত্রিত পবিত্র লোক রোমত আছে, সেই সকলবিলাকর সমীপলৈ আমার পিতৃ ঈশ্বরৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। প্ৰথমতে গোটেই জগতত তোমালোকৰ বিশ্বাস প্ৰচাৰিত হোৱাত মই তোমালোক সকলোৰে বিষয়ে যীশুখ্ৰীষ্টৰ দ্বাৰাই মোৰ ঈশ্বৰৰ ধন্যবাদ কৰিছো, কিয়নো ঈশ্বৰৰ ইচ্ছাৰে কোনো ৰকমে এতিয়া শেষত তোমালোকৰ ওচৰলৈ যাবলৈ শুভযাত্ৰা পাবৰ কাৰণে মই যে নিৰন্তৰে তোমালোকৰ নাম উল্লেখ কৰি মোৰ প্ৰাৰ্থনা কালত সদায় প্ৰাৰ্থনা কৰো, এই বিষয়ে মই যি ঈশ্বৰৰ সেৱা তেওঁৰ পুত্ৰৰ শুভবাৰ্তাত মোৰ আত্মাৰে কৰো, সেই ঈশ্বৰ মোৰ সাক্ষী, কিয়নো তোমালোক যেন সুস্থিৰ হোৱা, এইকাৰণে তোমালোকক কোনো আত্মিক বৰৰ ভাগী কৰিবৰ অৰ্থে এনে কি তোমালোক আৰু মোৰ উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই তোমালোকৰ মাজত নিজেও আশ্বাস পাবলৈ মই তোমালোকক চাবলৈ বৰ ইচ্ছা কৰিছো। হে ভাইবিলাক, আন আন পৰাজাতিবিলাকৰ মাজত যেনে তোমালোকৰ মাজতো তেনেকৈ কোনো ফল পাবৰ আশয়েৰে তোমালোকৰ ওচৰলৈ যাবলৈ মন কৰিছিল, কিন্তু এতিয়ালৈকে বাধা পাই আছো। ইয়াক তোমালোকে নাজানি থকা মোৰ ইচ্ছা নাই। গ্ৰীক আৰু অসভ্য, জ্ঞানী আৰু অজ্ঞানী, এই এওঁলোকৰে মই ধৰুৱা হৈ আছো। এই হেতুকে ৰোমত থকা যি তোমালোক, তোমালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছো, কিয়নো শুভবাৰ্তাত মই লাজ নাপাওঁ, কাৰণ প্ৰথমে যিহুদী পাছে গ্ৰীক লোকলৈ বিশ্বাস কৰা প্ৰত্যেকজনলৈ সেই পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি, কিয়নো তাত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈছে, এই বিষয়ে লিখাও আছে,
ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ,
কাৰণ যিবোৰে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে সেইবোৰ মানুহৰ সকলো ভক্তি লংঘন আৰু অধাৰ্মিকতাৰ বিৰুদ্ধে স্বৰ্গৰ পৰা ঈশ্বৰৰ ক্ৰোধ প্ৰকাশিত হৈছে, কিয়নো ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায় সেয়ে সিহঁতত প্ৰকাশিত আছে, কাৰণ ঈশ্বৰে তাক সিহঁতলৈ প্ৰকাশ কৰিলে, কিয়নো সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায় এই কাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্যত বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, কাৰণ সিহঁতে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱ কি ধন্যবাদ নকৰিলে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰিল আৰু সিহঁতৰ অবোধ হৃদয় আন্ধাৰময় হল, নিজক জ্ঞানী দেখুৱাই সিহঁত মূৰ্খ হল, আৰু ক্ষয়শীল মানুহ চৰাই চাৰিঠেঙা জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে সিহঁতে ঈশ্বৰৰ মহিমা সলনি কৰিলে, এই কাৰণে সিহঁতৰ মাজত সিহঁতৰ শাৰীৰিক অমৰ্যাদা কৰিবলৈ ঈশ্বৰে সিহঁতৰ হৃদয়ৰ অভিলাষেৰে সিহঁতক অসুচিতালৈ সোধাই দিলে, সিহঁতে ঈশ্বৰৰ সত্যতাক মিছাৰে সৈতে সলনি কৰিলে আৰু সৃষ্টিকৰ্তাৰ সলনি সৃষ্ট বস্তুৰ আৰাধনা আৰু সেৱা কৰিলে, সেই সৃষ্টিকৰ্তা সৰ্বদাই ধন্য, আমেন। এই কাৰণে ঈশ্বৰে সিহঁতক অনাদৰযুক্ত কামাভিলাষলৈ সোধাই দিলে, কিয়নো সিহঁতৰ স্ত্ৰীলোকবিলাকে স্বাভাৱিক সংগ এৰি স্বভাৱৰ বিপৰীত সংগ কৰিলে, সেইদৰে পুৰুষবিলাকেও স্বাভাৱিক স্ত্ৰী সংগ এৰি পরস্পরে কামাগ্নিরে দগ্ধ হই, পুরুষে হইতে পুরুষে লাজর কর্ম সাধন করি, নিজতে নিজর ভ্রান্তির উচিত প্রতিফল পালে। যেনেকৈ সিহঁতে আপন আপন তত্ত্বজ্ঞানত ঈশ্বরক ধারণ করিবলৈ সন্মত নহল, তেনেকৈ ঈশ্বরেও সিহঁতক অনুচিত কর্ম করিবলৈ ভ্রষ্টমতিলৈ সোধাই দিলে। সিহঁত সকলো আধার্মিকতা, দুষ্টতা, লোভ, হিংসা, অসূয়া, নরবধ, বিবাদ, ছল আর শত্রুতার পরিপূর্ণ, ফুসফুসাওতা, পরচর্চাকারী, ঈশ্বরক ঘৃণার পাত্র, গর্বী, অহংকারী, দর্পী, কুকল্পনা জন্মুয়া, পিতৃমাতৃক নমনা, নির্বোধ, নিয়ম ভঙা, স্নেহহীন আর নির্দয় হল। আর এইদরেই আচরণ করাবিলাক যে মৃত্যুর যোগ্য, ঈশ্বরের এই বিচার জানিও সিহঁতে সেইদরে আচরণ করে। কেবল সেই নহয়, কিন্তু তেনেকুয়া আচরণ করাবিলাকক সন্মতিও দিয়ে। রোমিয়া অধ্যায় দুই। এই কারণে হে লোকর শোধ বিচার করা মানুষ, তুমি যি কোনো নহওয়া তোমারও উত্তর দিবর ঠাই নাই, কিয়নো যি কথাত তুমি লোকর শোধ বিচার করিছা সেই কথাত নিজকেহে দোষী করিছা। কারণ লোকর শোধ বিচার করা যি তুমি, তুমি নিজেও সেই একে আচরণ করিছা। আর এনেকুয়া আচরণ করাবিলাকর বিরুদ্ধে ঈশ্বর দণ্ডাজ্ঞা যে সত্যর দরে হয়, ইয়াক আমি জানো। কিন্তু হে এনেকুয়া আচরণ করাবিলাকর শোধ বিচার করোতা, তুমি নিজে একে কর্ম করি ঈশ্বর দণ্ডাজ্ঞার পৰা হারিম বলে ভাবিছানে? নাইবা ঈশ্বরের অনুগ্রহে মন পালতাবলৈ তোমাক যে উদগাইছে তাক না জানি তুমি তেওঁৰ অনুগ্রহ, ধৈর্য আর চির সহিষ্ণুতা রূপ ধন হেয়জ্ঞান করিছানে? কিন্তু তোমার কঠিনতার আর খেদহীন হৃদয়ের দরে ঈশ্বরের ন্যায় বিচার প্রকাশ আর ক্রোধর দিনলৈকে নিজলৈ ক্রোধ সাজিছা।
তেওঁ প্রতিজনক নিজ নিজ কর্মর দরে প্রতিফল দিব।
যিবিলাকে সৎ কর্ম ধৈর্য ধরি মহিমা মর্যাদা আর অক্ষতা বিচারে তেওঁবিলাকক অনন্ত জীবন দিব। কিন্তু বিরুদ্ধীবিলাকলৈ আর সত্যক নামানি অধার্মিকতাক মনাবিলাকলৈ ক্রোধ আর কোপ হব। প্রথমতে জিহুদী, পাছে গ্রীক লোকরও কুকর্ম সাধন করা সকল মানুষের প্রাণর ক্লেশ আর সংকট ঘটিব। কিন্তু প্রথমে জিহুদী, পাছে গ্রীক লোকলৈ সৎকর্ম সাধন করা সকলোলৈ গৌরব, মর্যাদা আর শান্তি হব। কিয়নো ঈশ্বরত পক্ষপাতিতা নাই। কারণ যিদিনা মোর শুভবার্তার দরে ঈশ্বরে যীশুখ্রিস্টর দ্বারাই মানুষবিলাকর গুপুত বিষয়ের শোধ বিচার করিব, সেইদিনা যিবিলাকে বিনা বিধানে পাপ করিলে বিনা বিধানে তেওঁবিলাকর বিনাশ হব। আর যিবিলাকে বিধান থাকিও পাপ করিলে বিধানের দরেই তেওঁবিলাকর শোধ বিচার হব। কিয়নো ঈশ্বরের আগত বিধান শোনাবিলাক নহয়, কিন্তু বিধান পালন করাবিলাকহে ধার্মিক বলে গণিত হব। কারণ যেতিয়া বিধানহীন পরজাতিবিলাকে স্বভাবতে বিধানের কর্ম করে, তেতিয়া সেই বিধানহীনবিলাক তেওঁবিলাকর বিধান তেওঁবিলাকরেই হয়। তেওঁবিলাক এনেকুয়া মানুষ যে তেওঁবিলাকে বিধানের কর্ম নিজ নিজ হৃদয়ত লিখা থাকা দেখাইছে, তেওঁবিলাকর বিবেকেও তার সাক্ষ্য দিছে। আর তেওঁবিলাকর পরস্পর তর্ক বিতর্ক হয় অপবাদ দিয়ে, নহয় দোষ এড়াবলৈ বিচারে। তুমি যদি জিহুদী বলে প্রখ্যাত হইছা আর বিধানত নির্ভর করিছা, ঈশ্বরত গৌরব করিছা আর বিধানের পর শিক্ষা পাত তেওঁর ইচ্ছা জানিছা আর উত্তম উত্তমবুর মঞ্জুর করিছা আর বিধানত জ্ঞানর আর সত্যর আকার পাত নিজকে অন্ধবিলাকর পথদর্শক, আন্ধারত থকাবিলাকলৈ পোহর, অজ্ঞানত জ্ঞান দিউতা আর শিশুবিলাকর গুরু বলে মানিছা, তেন্তে হে লোকক শিকাওতা, তুমি নিজকে শিক্ষা নিদিয়ানে? হে চুর নকরিবলে ঘোষণা করা জন, তুমি চুর করানে? হে ব্যভিচার নকরিবলে কোয়াজন, তুমি ব্যভিচার করানে? হে কোয়াজন, তুমি ব্যভিচার করানে? হে দেবমূর্তিবুরক ঘিন করাজন, তুমি দেওয়ালয় লুট করানে? হে বিধানত গৌরব করা জন, তুমি বিধান উলঙ্ঘন করি ঈশ্বরর অমর্যাদা করা নে, কিয়নো যেনেকৈ লিখা আছে
তেনেকৈ ঈশ্বরর নাম তোমালোকৰ কাৰণে পৰজাতিবিলাকৰ মাজত নিন্দিত হৈছে।
কাৰণ তুমি যদি বিধান পালন কৰা তেন্তে তোমাৰ সুন্নতৰ লাভ হয়, কিন্তু তুমি যদি বিধান উলঙ্ঘনকাৰী হোৱা তেন্তে তোমাৰ সুন্নত অসুন্নত হয়। এতেকে সুন্নত নোহোৱা জনে যদি বিধানৰ বিধিবোৰ পালন কৰে তেন্তে তাৰ অসুন্নত সুন্নত বুলি গণিত নহবনে? আৰু বিধান পালনকাৰী স্বাভাৱিক অসুন্নত জনে আখৰ আৰু সুন্নত পায়ো বিধান উলংঘন কৰা যি তুমি তোমাৰ শোধ বিচাৰ নকৰিবনে? কিয়নো বাহিৰে যি যিহুদী তেওঁ যিহুদী নহয়, আৰু বাহিৰে মাংসত কৰা যি সুন্নত সিও সুন্নত নহয়, কিন্তু যিজন ভিতৰে যিহুদী তেওঁহে যিহুদী হয়, আৰু আখৰেৰে নহয় কিন্তু আত্মাৰে। হৃদয়ৰ যি সুন্নত সেয়েহে সুন্নত, তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়। ৰোমিয়া অধ্যায় তিনি। তেনেহলে যিহুদীৰ কি লাভ আৰু সুন্নতৰ বাকী উপকাৰ? সকলো পিনে অধিক, প্ৰথম এই যে ঈশ্বৰৰ বচনসমূহ তেওঁবিলাকত গতাই দিয়া হৈছিল, কাৰণ কোনো কোনোৱে অবিশ্বাস কৰিলে কি হ'ব? তেওঁবিলাকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস্যতা বিফল কৰিবনে? এনে নহওক, সকলো মানুহ মিছলীয়া হলেও ঈশ্বৰৰ সত্য বুলি মনা হওক, এই বিষয়ে লিখাও আছে।
তুমি যে নিজৰ কথাত ধাৰ্মিক বুলি গণিত হবা আৰু শোধ বিচাৰত জয়ী হবা,
কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা সপ্ৰমাণ কৰে তেন্তে আমি কি কম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মানুহৰ দৰে কৈছো, এনে নহওক, অধাৰ্মিক হলে ঈশ্বৰে কেনেকৈ জগতৰ শোধ বিচাৰ কৰিব? কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ গৌৰৱৰ অৰ্থে উপচি পৰে তেন্তে এতিয়া পাপী বুলি আকৌ মোৰ কিয় শোধ বিচাৰ কৰা হয়? আৰু ভালৰ অৰ্থে কুকৰ্ম কৰোঁ হওক, এই কথা আমি কৈছো বুলি যেনেকৈ কোনোবিলাকে আমাৰ নিন্দা কৰি কয়, তেনেকৈ আমিও কিয় নকওঁ? এনে কথা কোৱাবিলাকৰ দণ্ডাজ্ঞা ন্যায়। তেন্তে কি আমি আনতকৈ উত্তম নে? কোনো ৰকমেই নহওঁ, কিয়নো আমি আগেই যিহুদী আৰু গ্ৰীকবিলাকক এই দায় দিলো যে সকলোৱে পাপৰ অধীন, এই বিষয়ে লিখাও আছে।
ধাৰ্মিক কোনো নাই, এজনো নাই, বিবেচক কোনো নাই, ঈশ্বৰক বিচৰা কোনো নাই, সকলো অপথে গ'ল, একেবাৰে অকৰ্মণ্য গ'ল, সদাচৰণকাৰী কোনো নাই, এজন নাই, সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা, সিহঁতৰ জীৱাৰে সিহঁতে প্ৰবঞ্চনা কৰে, সিহঁতৰ মুঠৰ তলত কাল সৰ্পৰ বিষ থাকে, সিহঁতৰ মুখ হাও আৰু কটুবাক্যেৰে পৰিপূৰ্ণ, সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বিকি, সিহঁতৰ সকলো পথত বিনাশ আৰু দুৰ্দশা হয়, সিহঁতে শান্তিৰ পথ নাজানিলে, সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই।
আমি জানো বিধানে যি যি কয় সকলোৰে মুখ বন্ধ হবলৈ আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হব, সেই সকলোকে বিধানৰ অধীনবিলাককে কয়, কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মৰ্ত তেওঁৰ আগত ধাৰ্মিক বুলি গণিত নহব, কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে। কিন্তু এতিয়া যিহৰ বিষয়ে বিধান আৰু ভাৱবাদীসকলে সাক্ষ্য দিলে ঈশ্বৰৰ এনে ধাৰ্মিকতা বিনা বিধানে প্ৰকাশিত হৈছে। ঈশ্বৰৰ সেই ধাৰ্মিকতা যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া যায়, কিয়নো একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে, কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। ঈশ্বৰে তেওঁৰ ধৈৰ্যগুণত পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে নিজ ধাৰ্মিকতা দেখুৱাবলৈ আৰু যিহতে যীশুত বিশ্বাস কৰা জনক ধাৰ্মিক বুলি গণিত কৰিব পাৰে আৰু তাক কৰিও তেওঁ যেন ধাৰ্মিক হৈ থাকে, এই আশয়েৰে এই বৰ্তমান কালত নিজক ধার্মিকতা দেখুৱাবৰ কাৰণে যীশুখ্ৰীষ্টৰ তেজত হোৱা বিশ্বাসৰ দ্বাৰাই যি প্ৰায়চিত্ত, সেই প্ৰায়চিত্ত স্বৰূপে তেওঁ প্ৰকাশ কৰিলে। তেনেহলে আত্মশ্লাঘা কত, তাক দূৰ কৰা হল কেনেকুৱা বিধানেৰে? কৰ্মৰ নে? নহয়, বিশ্বাসৰ বিধানেৰে। এতেকে বিধানৰ কৰ্মৰ বিনে বিশ্বাসেৰে মানুহ যে ধাৰ্মিক বুলি গণিত হয় আমি ইয়াৰ সিদ্ধান্ত কৰিছো। ঈশ্বৰ অকল যিহুদীবিলাকৰ ঈশ্বৰ নে? পৰজাতিবিলাকৰো নহয় জানো? অৱশ্যে পৰজাতিবিলাকৰো হয়, কিয়নো ঈশ্বৰ এজনা হোৱাত চুন্নত হোৱাবিলাকক বিশ্বাসৰ কাৰণে আৰু চুন্নত নোহোৱাবিলাকক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি গণিত কৰিব। তেন্তে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোনে? এনে নহওক, বিধান ঠিৰহে কৰিছো। ৰোমিয়া অধ্যায় চাৰি। তেন্তে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ পুৰুষ যি আব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক'ম? কিয়নো আব্ৰাহাম যদি কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হল, তেন্তে গৌৰৱৰ কাৰণ তেওঁৰ আছে, কিন্তু ঈশ্বৰৰ আগত নহয়। কাৰণ শাস্ত্ৰই কি কৈছে?
আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হল।
কৰ্মকাৰীৰ বেচ অনুগ্ৰহ বুলি গণিত নহয়, পাওনা বুলিহে গণিত হয়। কিন্তু যিজনে কৰ্মকাৰী নহৈ ঈশ্বৰ ভক্তিহীনক ধাৰ্মিক বুলি গণিত কৰা জনাত বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হয়। এইদৰে যি মানুহৰ অৰ্থে ঈশ্বৰে কৰ্মৰ বিনে ধাৰ্মিকতা গণনা কৰে, তেওঁৰ ধন্যবাদৰ বিষয়ে দায়ুদেউ কৈছে,
যিবিলাকৰ অধৰ্ম ক্ষমা কৰা হল আৰু যিবিলাকৰ পাপ ঢকা হল তেওঁবিলাক ধন্য। যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব তেওঁ ধন্য।
তেন্তে সেই ধন্যবাদ চুন্নত হোৱাবিলাকলৈ নে, নতুবা চুন্নত নোহোৱাবিলাকলৈকো হয়? কিয়নো আমি কওঁ আব্ৰাহামলৈ বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হল, তেন্তে কি অৱস্থাত গণিত হল? চুন্নত হোৱা অৱস্থাত বা চুন্নত নোহোৱা অৱস্থাত? চুন্নত হোৱা অৱস্থাত নহয়, চুন্নত নোহোৱা অৱস্থাতহে গণিত হল। আৰু চুন্নত নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ যেন পিতৃ হয় আৰু ধাৰ্মিকতা যেন তেওঁবিলাকলৈ গণিত হয়। আৰু অকল চুন্নত হোৱা নহয়, কিন্তু আমাৰ ওপৰ পুৰুষ আব্ৰাহামৰ চুন্নত নোহোৱা অৱস্থাত যি বিশ্বাস আছিল, সেই বিশ্বাসৰূপ খোজত চলা এনে চুন্নত হোৱাবিলাকৰো তেওঁ যেন পিতৃ হয়। এইকাৰণে চুন্নত নোহোৱা অৱস্থাত বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা হয় তাৰ চাপস্বৰূপে সেই চুন্নত ৰূপ চিন পায়, কিয়নো যি প্ৰতিজ্ঞা আব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে তেওঁ জগতৰ উত্তৰাধিকাৰী হ'ব, সেই বিধানৰ দ্বাৰাই নহয় কিন্তু বিশ্বাসৰ ধাৰ্মিকতাৰ দ্বাৰাইহে হৈছিল। কিয়নো বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱাবিলাক যদি উত্তৰাধিকাৰী হয়, তেন্তে বিশ্বাস ব্যৰ্থ আৰু সেই প্ৰতিজ্ঞাও বিফল হল, কিয়নো বিধানে ক্ৰোধ সাধন কৰায়, কিন্তু য'ত বিধান নাই তাত উলংঘনো নাই। এইকাৰণে যিহতে সেই প্ৰতিজ্ঞা সকলো বংশলৈ, অৰ্থাৎ কেৱল বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱাবিলাকলৈ নহয়, কিন্তু আব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱাবিলাকলৈকো যেন স্থিৰ থাকে, তাৰ কাৰণে অনুগ্ৰহৰ দৰে তেওঁবিলাক উত্তৰাধিকাৰী হ'বলৈ তেওঁবিলাকৰ উত্তৰাধিকাৰ বিশ্বাসৰ দ্বাৰাইহে হয়। কিয়নো মৃতবিলাকৰ জীৱন দিওঁতা আৰু থকাৰ দৰে নথকাবোৰক সম্বোধন কৰোতা যি ঈশ্বৰত আব্ৰাহামে বিশ্বাস কৰিলে, তেওঁৰ সাক্ষাতে সেই আব্ৰাহাম আমাৰ সকলোৰে পিতৃ সেইদৰে লিখাও আছে,
মই তোমাক অনেক জাতিৰ আদি পিতৃ মাতিলো আৰু তোমাৰ বংশ এইদৰে হ'ব।
এই বচনৰ দৰে তেওঁ অনেক জাতিৰ পিতৃ হবলৈ আশা নোহোৱাটো আশা কৰি বিশ্বাস কৰিলে, আৰু বিশ্বাসত দুৰ্বল নহৈ এশমান বছৰ বয়সীয়া নিজৰ শৰীৰৰ মৰাৰ নিচিনা অৱস্থালৈ আৰু ছাৰাৰ গৰ্ভৰ মৰাৰ নিচিনা অৱস্থালৈ মন কৰিও ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰিল। এনে নহয়, কিন্তু ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল তাক তেওঁ সিদ্ধ কৰিব পাৰে বুলি আব্ৰাহামে নিশ্চয় জানি ঈশ্বৰক ধন্যবাদ দি বিশ্বাসত বলৱান হ'ল। এইকাৰণে
সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল।
তেওঁলৈ গণিত হ'ল বুলি যে কেৱল তেওঁৰ নিমিত্তে লিখা হ'ল এনে নহয়, আমাৰ নিমিত্তেও লিখা হ'ল। আমাৰ প্ৰভু যীশুক মৃতবিলাকৰ মাজৰ পৰা তোলা জনাত বিশ্বাস কৰা যি আমি, আমালৈকো গণিত হ'ব। সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। ৰোমিয়া অধ্যায় পাঁচ। এইকাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে আমাৰ শান্তি আছে, আৰু যি অনুগ্ৰহত থিৰে আছোঁ বিশ্বাসেৰে তেওঁৰ দ্বাৰাই সেই অনুগ্ৰহৰ ভিতৰলৈ সোমাবলৈ পাই ঈশ্বৰৰ মহিমাৰ ভাগী হ'বৰ আশাৰে উল্লাস কৰোঁ হওক। অকল সেই নহয়, কিন্তু নানা ক্লেশতো উল্লাস কৰোঁ হওক, কিয়নো আমি জানো যে ক্লেশে ধৈৰ্য, ধৈৰ্যে প্ৰমাণ, আৰু প্ৰমাণে আশা সাধন কৰে, আৰু সেই আশাই লাজত নেপেলায়, কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকী দিয়া হৈছে। কিয়নো ইতিপূৰ্বে যেতিয়া আমি দুৰ্বল আছিলোঁ, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰৰ ভক্তিহীনবিলাকৰ নিমিত্তে আপোন প্ৰাণ দিলে। ধাৰ্মিক লোকৰ কাৰণে প্ৰায় কোনোজনে প্ৰাণ নিদিয়ে, সৎ লোকৰ কাৰণে প্ৰাণ দিবলৈকো কিজানি কোনোজনৰ হাল থাকিব পাৰে। কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত কিমান অধিক গুণে আমি তেওঁৰ দ্বাৰাই ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম। কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ দ্বাৰাই যদি আমি ঈশ্বৰে সৈতে মিল হ'লোঁ, তেন্তে মিল হোৱাত কিমান অধিক গুণে তেওঁৰ জীৱনৰে পৰিত্ৰাণ পাম। অকল সেয়ে নহয়, যিজনাৰ দ্বাৰাই আমি ঈশ্বৰে সৈতে এতিয়া সেই মিলন পালোঁ, আমাৰ সেই প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত উল্লাসো কৰি আছো। এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গ'ল। কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল, কিন্তু য'ত বিধান নাই তাত পাপক গণনা কৰা নাযায়। তথাপি যিবিলাকে আদমৰ আজ্ঞা লংঘনৰ দৰে পাপ কৰা নাই, আদমৰ পৰা মুচিৰলৈকে তেওঁবিলাকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল। সেই আদম আহিব লগা জনাৰ প্ৰতিৰূপ আছিল, কিন্তু অপৰাধ যেনে অনুগ্ৰহৰ বৰ তেনে নহয়। কিয়নো এজনৰ অপৰাধৰ কাৰণে যদি অনেকৰ মৃত্যু হ'ল, তেন্তে কিমান অধিক গুণে ঈশ্বৰৰ অনুগ্ৰহ আৰু অনুগ্ৰহৰ দান, এই দুয়ো এজনা মানুহৰ অৰ্থাৎ যীশুখ্ৰীষ্টৰ অনুগ্ৰহত অনেকলৈ উপচি পৰিল। আৰু পাপ কৰা এজনৰ দ্বাৰাই যেনে হ'ল অনুগ্ৰহৰ দান তেনে নহয়, কিয়নো এজনৰ পাপৰ দণ্ডলৈ ৰায় দিয়া হ'ল, কিন্তু অনেক অপৰাধৰ পৰাই ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল। কাৰণ সেই এজনৰ অপৰাধত যদি সেই এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেন্তে যিবিলাকে অনুগ্ৰহ আৰু ধাৰ্মিকতা দানৰ উপচয় পায় তেওঁবিলাকে আৰু অধিক গুণে এজনৰ অৰ্থাৎ যীশুখ্ৰীষ্টৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব। এতেকে যেনেকৈ এটা অপৰাধৰ দ্বাৰাই সকলো মানুহলৈকে দণ্ডলৈ ৰায় দিয়া হ'ল, তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ দ্বাৰাই সকলো মানুহলৈকে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল। কিয়নো এজন মানুহৰ আজ্ঞা লংঘনৰ দ্বাৰাই যেনেকৈ অনেকক পাপী কৰা হ'ল, তেনেকৈ এজনাৰ আজ্ঞা পালনৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰা হ'ব। ইয়াৰ বাহিৰেও অপৰাধ অধিক হ'বলৈ বিধান সমালহি, কিন্তু যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে, তেনেকৈ আমার প্রভু যীশুখ্রিস্টর দ্বারাই অনন্ত জীবনের অর্থে অনুগ্রহে যেন ধার্মিকতার দ্বারাই রাজত্ব পায়। এই কারণে যে ঠাইত পাপ অধিক হল, সেই ঠাইত অনুগ্রহ একেবারে উপসি পড়িল। রোমিয়া অধ্যায় ৬। তেন্তে আমি কি কম, অনুগ্রহ অধিক হবলৈ পাপ করি থাকিম নে? এনে নহক, পাপর সম্বন্ধে মরা যে আমি তাত আর কেনেকৈ জিয়াই থাকিম? নতুবা আমি যিমান লোক খ্রিস্ট যীশুর উদ্দেশ্যে বাপ্তাইজিত হলো, সকলোয়ে যে তেওঁর মৃত্যুর উদ্দেশ্যে বাপ্তাইজ হলো, ইয়াক তোমালোকে না জানা নেকি? এতেকে পিতৃর মহিমার দ্বারাই যেনেকৈ খ্রিস্টক মৃতবিলাকর মাজর পৰা তোলা হল, তেনেকৈ আমিও যেন জীবনের নতুনতাত চলো। এই কারণে ব্যাপ্তিস্মর দ্বারাই তেওঁ হইতে মৃত্যুর উদ্দেশ্যে মৈদামত হওয়া হল, কিয়নো তেওঁর মৃত্যুর সাদৃশ্যেরে আমি যদি সংযুক্ত হলো, তেন্তে উত্থানর সাদৃশ্যেরেও হোম, আমি যেন আরও পাপর দাস নহ। এই কারণে পাপর দেহ বিনষ্ট হবলৈ আমার পুরনি পুরুষক তেওঁ হইতে ক্রুশত দিয়া হল, ইয়াক আমি জানো, কিয়নো যিজন মরিল তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হল। আৰু আমি যদি খ্ৰীষ্টে সৈতে মৰিলো, তেন্তে তেওঁৰ সৈতে যে আমি জীৱনৰো ভাগী হ'ম, তাক আমি বিশ্বাস কৰো, কিয়নো মৃতবিলাকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ আৰু কেতিয়াও নমৰে, তেওঁৰ ওপৰতে মৃত্যুৱে আৰু প্ৰভুত্ব নকৰে, ইয়াক আমি জানো, কারণ তেও যে মৃত্যু ভোগ করিলে তাক পাপর উদ্দেশ্যে এবারতেই ভোগ করিলে, কিন্তু তেও যে জীবন ভোগ করিছে তাক ঈশ্বরের উদ্দেশ্যে ভোগ করিছে। সেই দরে তোমালোকেও খ্রিস্ট যীশুত নিজক পাপর উদ্দেশ্যে মরা, কিন্তু ঈশ্বরের উদ্দেশ্যে জিয়া বলে গণ্য করা। এতেকে তোমালোকে শরীরের অভিলাষর বশ হবলৈ, তোমালোকর মর্ত শরীরত পাপক রাজত্ব করিবলৈ নিদিবা, আর নিজ নিজ অঙ্গ প্রত্যঙ্গবোৰক অধার্মিকতার সজুলি স্বরূপে পাপলৈ সমর্পণ করিবা, কিন্তু নিজকে মৃতবিলাকর মাজর পৰা জীবিত বুলি ঈশ্বরলৈ আর নিজ নিজ অঙ্গ প্রত্যঙ্গবোৰক ধার্মিকতার সজুলি স্বরূপে ঈশ্বরলৈ সমর্পণ করা। কিয়নো তোমালোকর ওপৰত পাপে প্রভুত্ব নকৰিব, কারণ তোমালোক বিধানর অধীন নহওয়া অনুগ্রহরহে অধীন হৈছা। তেন্তে কি আমি বিধানর অধীন নহৈ অনুগ্রহর অধীন হওয়ার কারণে পাপ করিব পাওনে? এনে নহক, মৃত্যুর কারণে পাপর নাইবা ধার্মিকতার নিমিত্তে আজ্ঞা পালনের, এই উভয়ের যেহেতু তোমালোকে নিজক আজ্ঞা পালনের অর্থে দাস রূপে সমর্পণ করা, সেইটোর আজ্ঞা পালন করি যে তার দাস হওয়া, ইয়াক তোমালোকে না জানানে? আগে তোমালোক পাপর দাস আছিলা, কিন্তু শিক্ষার যে আদর্শলে সমর্পিত হলা, অন্তঃকরণে হইতে তাক মানিবলৈ যে তোমালোক আজ্ঞাধীন হলা, লোক আজ্ঞাধীন হলা, আর পাপর পৰা মুক্ত হই যে ধার্মিকতার দাস হলা, তার কারণে ঈশ্বরের ধন্যবাদ হ। তোমালোকর মাংসর দুর্বলতার কারণে মই মানুহৰ দৰে কৈছো, কিয়নো তোমালোকে যেনেকৈ পূর্বে অধর্মর কারণে নিজ নিজ অঙ্গ প্রত্যঙ্গবোৰক অসুচিতা আর অধর্মলৈ দাস রূপে অর্পণ করেছিলা, তেনেকৈ এতিয়া পবিত্রতা লাভৰ কারণে নিজ নিজ অঙ্গ প্রত্যঙ্গবোৰক দাস স্বরূপে ধার্মিকতালৈ সমর্পণ করা। কারণ যেতিয়া তোমালোক পাপর দাস আছিলা, তেতিয়া ধার্মিকতার সম্বন্ধে স্বাধীন আছিলা, তেন্তে যি যি বিষয়ত এতিয়া তোমালোকে লাজ পাইছা, তেতিয়া সেইবোৰত তোমালোকর কি ফল আছিল? কিয়নো সেইবোৰৰ শেষ মৃত্যু, কিন্তু এতিয়া তোমালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত তোমালোকে পবিত্ৰতা লাভলৈ ফল পালা। আৰু তাৰ শেষ অনন্ত জীৱন, কিয়নো পাপৰ বেচ মৃত্যু। কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ দ্বাৰাই অনন্ত জীৱন। ৰোমিয়া অধ্যায় 7। নতুবা হে ভাইবিলাক, মানুহ যিমান কাল জীয়াই থাকে সিমান কাললৈকেহে যে বিধান তাৰ ওপৰত প্ৰভুত্ব কৰে, ইয়াক তোমালোকে নাজানা নেকি? কিয়নো মই বিধান জনাবিলাকক কৈছো, কাৰণ সধবা স্ত্ৰী জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামী মৰিলে তেওঁ স্বামীৰ বিধানৰ পৰা মুক্ত হয়। এতেকে তেওঁৰ স্বামী জীয়াই থাকোঁতেই যদি তেওঁ আন পুৰুষৰ হয়, তেতিয়া তেওঁক ব্যভিচাৰিণী বোলা যাব, কিন্তু স্বামী মৰিলে সেই বিধানৰ পৰা মুক্ত হোৱাত পাছত আন পুৰুষৰ হলেও তেওঁ ব্যভিচাৰিণী নহয়। সেইদৰে হে মোৰ ভাইবিলাক, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ, এইকাৰণে তোমালোকো আন এজনাৰ অৰ্থাৎ মৃতবিলাকৰ মাজৰ পৰা তোলা জনাৰ হবলৈ খ্ৰীষ্টৰ শৰীৰৰ দ্বাৰাই বিধানৰ সম্বন্ধে মৰা হল। কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলো, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ বিধানৰ দ্বাৰাই হোৱা পাপৰ অভিলাষবোৰে আমাৰ অংগ প্ৰত্যংগবোৰত নিজ নিজ কাৰ্য সাধন কৰিলে। কিন্তু যিহতে আমি বন্ধ আছিলো, তাৰ সম্বন্ধে মৰা হৈ এতিয়া বিধানৰ পৰা মুক্ত হলো, তাতে আমি আখৰৰ প্ৰাচীনতাৰে নহয় কিন্তু আত্মাৰ নতুনতাৰে দাস্য কৰ্ম কৰো। তেন্তে আমি কি কম, বিধানেই পাপ নে? এনে নহওক, কিন্তু পাপনো কি তাক মই নাজানিছিলো, কেৱল বিধানৰ দ্বাৰাই জানিবলৈ পালো। কিয়নো
লোভ নকৰিবা,
বিধানে ইয়াক নোকোৱা হলে লোভনো কি তাক নাজানিলাহেঁতেন। কিন্তু পাপে চল পাই সেই আজ্ঞাৰ দ্বাৰাই মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে। কিয়নো বিধানৰ বিনে পাপ মৰা, আৰু পূৰ্বে বিধানৰ বিনে মই জীয়াই আছিল, কিন্তু পাছত সেই আজ্ঞা আহিলত পাপ পুনৰাইছিলে, মই মৰিলো। আৰু দেখা গ'ল জীৱনৰ নিমিত্তে দিয়া যি আজ্ঞা, সেই মোলৈ মৃত্যুজনক হল, কিয়নো পাপে চল পাই সেই আজ্ঞাৰ দ্বাৰাই মোক ভুলাই তাৰেই মোক বধ কৰিলে। এইকাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায় আৰু উত্তম। তেন্তে যি উত্তম সেই মোলৈ মৃত্যুজনক হলনে? এনে নহয়, কিন্তু যি উত্তম তাৰে পাপে মুঠ মৃত্যু সাধন কৰাৰ দ্বাৰাই যেন সেই পাপ বুলি প্ৰকাশ পায়, আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পূৰ্ণ হয়, এইকাৰণে পাপহে মোলৈ মৃত্যুজনক হল। কিয়নো বিধান যে আত্মিক তাক আমি জানো, কিন্তু মই হলে মাংসিক আৰু পাপৰ অধীনলৈ বিকৃত, কাৰণ মই যি সাধন কৰোঁ তাক নাজানো। কিয়নো মোৰ ইচ্ছাৰ দৰে আচৰণ নকৰোঁ, কিন্তু যিহকে ঘৃণাওঁ তাকে কৰোঁ। কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেন্তে বিধান যে উত্তম ইয়াক স্বীকাৰ কৰোঁ। কিন্তু এতিয়া আৰু মই নহয়, মোত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। কিয়নো মই জানো যে মোত অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইচ্ছা কৰিবলৈ মোৰ সামৰ্থ্য আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নাই। কিয়নো যি উত্তমতালৈ ইচ্ছা হয় তাক নকৰোঁ, কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই তাকে আচৰোঁ। কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেন্তে আৰু মই নহয়, মোত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। এতেকে যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে। এনে এটা নিয়ম পাইছোঁ, কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছো, কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অংগ প্ৰত্যংগবোৰত থকা পাপৰ বিধানৰ অধীনে মোক বন্দী কৰা এনে আন এটা নিয়ম মোৰ অংগ প্ৰত্যংগবোৰত দেখো। হাই হাই, মই কেনে দুৰ্ভগীয়া মানুহ! এই মৃত্যুর দেহর পরা মুখ কোণে নিস্তার করিব? আমার প্রভু যীশুখ্রিস্টর দ্বারাই মই ঈশ্বৰৰ ধন্যবাদ কৰো। এতেকে মই আপন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু মাংসেৰে পাপৰ বিধানৰ দাস্য কৰ্ম কৰো। রোমিয়া অধ্যায় ৮। এই কারণে যীশুখ্রিস্ট থকা বিলাকলৈ এতিয়া কোনো দণ্ডাজ্ঞা নাই, কিয়নো খ্রিস্ট যীশুত জীবনৰ আত্মাৰ বিধানে মোক পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে। কাৰণ মাংসৰ দৰে নহয় আত্মাৰ দৰে চলা যি আমি, আমাক যেন বিধানৰ বিধিসিদ্ধ কৰা হয়। এই নিমিত্তে বিধানে মাংসৰ কাৰণে দুৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, ঈশ্বৰে নিজৰ পুত্ৰক পাপময় মাংসৰ সাদৃশ্যেৰে পঠাই পাপৰ অৰ্থে মাংসত পাপৰ দণ্ডাজ্ঞা দি তাক কৰিলে। কিয়নো মাংসৰ অনুসাৰে হোৱাবিলাকে মাংসিক বিষয় ভাবে, কিন্তু আত্মাৰ অনুসাৰে হোৱাবিলাকে আত্মিক বিষয় ভাবে। কাৰণ মাংসৰ ভাৱ মৃত্যু, কিন্তু আত্মাৰ ভাৱ জীৱন আৰু শান্তি। কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেই ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে। আৰু যিবিলাক মাংসৰ বশত আছে তেওঁবিলাকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। কিন্তু ঈশ্বৰৰ আত্মা যদি তোমালোকৰ অন্তৰত থাকে, তেন্তে তোমালোক মাংসৰ বশত নহয় আত্মাৰ বশতে আছা। কিন্তু যিজনত খ্ৰীষ্টৰ আত্মা নাই তেওঁ খ্ৰীষ্টৰ নহয়। আৰু যদি খ্ৰীষ্ট তোমালোকত থাকে, তেন্তে পাপৰ কাৰণে শৰীৰ মৰা, কিন্তু ধাৰ্মিকতাৰ কাৰণে আত্মাই জীৱন। আৰু যিজনাই যীশুক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি তোমালোকত থাকে, তেন্তে যীশুখ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা জনাই তোমালোকত নিবাস কৰা তেওঁৰ আত্মাৰ দ্বাৰাই তোমালোকৰ মৰ্তদেহক জীয়াব। এতেকে হে ভাইবিলাক, আমি মাংসৰ বশত জীৱন যাপন কৰিবলৈ মাংসৰ ধৰুৱা নহওঁ। কাৰণ তোমালোকে যদি মাংসৰ বশত জীৱন যাপন কৰা, তেন্তে তোমালোক যেনে হলেও মৰিবা। কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা, তেন্তে জীৱা। কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চালিত হয়, সেই সকলোবিলাকেই ঈশ্বৰৰ সন্তান। কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা, এনে নহয়। কিন্তু যি আত্মাৰ দ্বাৰাই আমি আব্বা পিতৃ এইবুলি মাতো, এনে তোলনীয়া পুত্ৰৰ আত্মা পালা। আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে। আৰু যদি সন্তান হওঁ, তেন্তে উত্তৰাধিকাৰীও হওঁ, অৰ্থাৎ খ্ৰীষ্টে সৈতে গৌৰৱান্বিত হ'বলৈ। যদিহে আমি তেওঁৰ সৈতে দুখ ভোগ কৰোঁ, তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰী হওঁ। কিয়নো আমালৈ যি প্ৰভাৱ প্ৰকাশিত হ'ব, তাৰে সৈতে বৰ্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ একো যোগ্য নহয় বুলি গণ্য কৰোঁ। কাৰণ ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে। কাৰণ সৃষ্টিখন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ'ল, এনে নহয়, কিন্তু বশকৰ্তাৰ কাৰণেহে হ'ল। এই আশাৰে হ'ল যে সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব। কিয়নো এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে। ইয়াক আমি জানো, অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমিও তোলনীয়া পুত্ৰৰ বাব, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰত কেঁকাই আছো। কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালো, কিন্তু দেখা যি আশা, সেই আশাই নহয়। কাৰণ যিহক দেখা যায় তালৈ কোনে আশা কৰে? কিন্তু আমি যিহক দেখা নাই তালৈ যদি আশা কৰোঁ, তেন্তে ধৈর্যেহে তালৈ বাট চাই থাকো। এইদরে আত্মায়ও আমার দুর্বলতাত উপকার করে, কারণ উচিত মতে কি প্রার্থনা করিব লাগে তাক আমি না জানো, কিন্তু আত্মায় নিজে আমার অর্থে অনির্বচনীয় কেঁকনিরে নিবেদন করে, আর আত্মার ভাব কি তাক অন্তর্যামী ঈশ্বরেহে জানে, কারণ ঈশ্বরের ইচ্ছার দরে তেও পবিত্র লোকর কারণে নিবেদন করে। আর আমি জানো যে যিবিলাকে ঈশ্বরক প্রেম করে, যিবিলাক তেওঁর অভিপ্রায় অনুসারে আমন্ত্রিত, তেওঁবিলাকর পক্ষে সকলোই মঙ্গলর অর্থে একেলগে কার্য করিছে, কিয়নো ঈশ্বরের পুত্র যেন অনেক ভাইবিলাকর মাজত প্রথমে জন্মা হয়। এই কারণে ঈশ্বরে যিবিলাকক আগে জানিলে তেওঁবিলাকক তেওঁর সেই পুত্রর প্রতিমূর্তির অনুরূপ হবলৈ আগে নিরূপণ করিলে, আর যিবিলাকক আগে নিরূপণ করিলে তেওঁবিলাকক আমন্ত্রণ করিলে, আর যিবিলাকক আমন্ত্রণ করিলে তেওঁবিলাকক ধার্মিক বুলিও গণিত করিলে, আর যিবিলাকক ধার্মিক বুলি গণিত করিলে তেওঁবিলাকক গৌরবান্বিত করিলে। তেন্তে এইবুর কথা আমি কি কম? যদি ঈশ্বর আমার সপক্ষ হয় তেন্তে আমার বিপক্ষ কোন হব পারে? যিজনাই নিজর পুত্রক মরম নকরি আমার আতায়ের কারণে তেওঁক সোধাই দিলে, সেই জনাই আমাক অনুগ্রহ করি তেওঁ হইতে সকলো নিদিবনে? ঈশ্বরের মনোনীতবিলাকর বিরুদ্ধে কোনে অপবাদ দিব? ঈশ্বরেহে ধার্মিক বলে গণিত করোটা? দণ্ডজ্ঞা দিউতানু কোন? যিজনা মরিল এনেকি মৃতবিলাকর মাজর পরা তোলাও হল, সেইজনা খ্রিস্ট যীশু, তেও ঈশ্বরের সোঁফালে থাকি আমার কারণে নিবেদনও করি আছে। খ্রিস্টর প্রেমর পরা কোনে আমাক বিচ্ছিন্ন করিব পারে? ক্লেশ বা সংকট, তারণা বা আকাল, বস্ত্রহীনতা বা প্রাণ সংশয় বা তরোয়াল, এইবুরে পারেনে? এই বিষয়েও লিখা আছে,
আমি তোমার নিমিত্তে ওরে দিনটো হত হবই লাগিছো, কাটিবলৈ নিয়া মেরর দরে আমি গণিত হলো।
তথাপি আমাক প্রেম করা জনার দ্বারাই এই সকল কথা আমি জয়তকৈও জয়যুক্ত, কিয়নো আমার প্রভু খ্রিস্ট যীশুত ঈশ্বরের যে প্রেম, তারপরা মৃত্যু বা জীবন, স্বর্গদূত বা আধিপত্য, বর্তমান বা ভবিষ্যৎ বিষয় বা পরাক্রম, ওপর বা তল বা আন কোনো সৃষ্ট বস্তুই আমাক বিচ্ছিন্ন করিব নোৱাৰে, মোর এনে দৃঢ় বিশ্বাস আছে। রোমিয়া অধ্যায় ন। মই খ্রিস্টৰ অধীনে সত্য কওঁ, মিছা নকওঁ, আর মোর বিবেকেও পবিত্র আত্মার অধীনে মোর পক্ষে সাক্ষ্য দিছে যে মোর হৃদয়ত অতি দুঃখ আর নিরন্তর যাতনা হয়েছে, কিয়নো যিবিলাক শরীরের সম্বন্ধে মোর স্বজাতীয় মোর সেই ভাইবিলাকর নিমিত্তে মই নিজেই খ্রিস্টর পরা সাপগ্রস্ত হবলৈ ইচ্ছা করিব পারিলোহেতেন। তেওঁবিলাক ইজরাইলিয়া আর তোলনিয়া পুত্রর বাব, ঐশ্বর্য, নানা ধর্ম, নিয়ম, ব্যবস্থা দান, আরাধনা, প্রতিজ্ঞাসমূহ, এইবর তেওঁবিলাকরই, ওপর পুরুষ সকল তেওঁবিলাকরই, আর শরীরের সম্বন্ধে খ্রিস্টও তেওঁবিলাকর পরাই হল। তেওঁ সর্বোপরি ঈশ্বর, যুগে যুগে ধন্য, আমেন। কিন্তু ঈশ্বরের বাক্য যে বিফল হয়ে পড়িল এনে নহয়, কিয়নো ইজরায়েলর পরা হওয়া সকলই যে ইজরায়েল এনে নহয়, আর তেওঁবিলাক আব্রাহামর বংশ হওয়াত সকলো যে সন্তান সিও নহয়,
কিন্তু ইসাহাকর পরাহে তোমার বংশ বিখ্যাত হব।
এই শাস্ত্রীয় বচনের অর্থ এই, শরীরের যে সন্তান তেওঁবিলাক ঈশ্বরের সন্তান নহয়, কিন্তু প্রতিজ্ঞার যে সন্তান তেওঁবিলাকহে বংশ বলে গণিত হয়, কিয়নো প্রতিজ্ঞার বাক্য এই,
এনেকুৱা সময়ত মই আহিম, তেতিয়া সারার এটি পুত্র হব।
অকল সে নহয়, কিন্তু রিবেকাও এজনের পরা, অর্থাৎ আমার পিতৃ ইসাহাকৰ পৰা গৰ্ভৱতী হলত সন্তান নৌপজতেই আৰু ভাল বা বেয়া একো নৌ কৰোঁতেই কৰ্মৰ কাৰণে নহয় কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায় থিৰ থাকিবলৈ তেওঁ কোৱা গৈছিল।
বৰটোৱে সৰুটোৰ দাস্য কৰ্ম কৰিব।
এই বিষয়ে লিখা আছে,
মই জাকোবক প্ৰেম কৰিলোঁ কিন্তু এছো ঘীন কৰিলোঁ।
তেন্তে আমি কি ক'ম, ঈশ্বৰত অধাৰ্মিকতা আছেনে? এনে নহওক, কিয়নো তেওঁ মৌচিক কৈছিল,
মই যিজনক দয়া কৰোঁ তেওঁকেই দয়া কৰিম আৰু যিজনক কৃপা কৰোঁ তেওঁকেই কৃপা কৰিম।
এতেকে ইচ্ছা কৰা বা দৌৰ মৰাজনৰ পৰা নহয় কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়, কিয়নো শাস্ত্ৰই ফৰণলৈকো কৈছে,
তোমাক মোৰ পৰাক্ৰম দেখুৱাম, তাৰ কাৰণে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হ'বৰ কাৰণে মই তোমাক তুলিলোঁ।
এতেকে যিজনলৈ তেওঁৰ ইচ্ছা তেওঁকেই তেওঁ কৃপা কৰে আৰু যিজনলৈ তেওঁৰ ইচ্ছা তেওঁকেই তেওঁ কঠিন কৰে। ইয়াতে তুমি মোক ক'বা বোলে, তেন্তে তেওঁ আকৌ দোষ ধৰে কিয়, কিয়নো তেওঁৰ ইচ্ছাৰ প্ৰতিৰোধ কোনে কৰিলে?
কিন্তু হে মানুহ, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন? নিৰ্মিত বস্তুৱে মোক এনেকুৱা কিয় কৰিলা বুলি নিৰ্মাণকৰ্তাক ক'বনে?
একে লদা মাটিৰে সমাদৰলৈ এটা অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাইনে? ঈশ্বৰে নিজ ক্ৰোধ দেখুৱাবৰ আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰবিলাকক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে আৰু যিবিলাকক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবিলাকত নিজ প্ৰতাপৰূপ ধন জনাবৰ অভিপ্ৰায়ো সাধন কৰিলে, তেন্তে কি তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি কেৱল যিহুদীবিলাকৰ মাজৰ পৰা নহয় কিন্তু পৰজাতিবিলাকৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে? সেইদৰে তেওঁ হোছেয়াৰ পুস্তকতো কৈছে,
যি লোক মোৰ নহয় তাক মোৰ লোক বুলি আৰু অপ্ৰিয়াজনীক প্ৰিয়া বুলি মাতিম,
আৰু
তোমালোক মোৰ লোক নোহোৱা এই কথা যি ঠাইত তেওঁবিলাকক কোৱা হৈছিল তাত তেওঁবিলাক জীৱনময় ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হ'ল।
কিন্তু ইছৰাইলৰ বিষয়ে যিশয়াই এই কথা ঘোষণা কৰে,
ইছৰাইলৰ সন্তানবিলাকৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয় তথাপি অৱশিষ্ট ভাগেহে পৰিত্ৰাণ পাব, কিয়নো প্ৰভুৱে তেওঁৰ বাক্য সংক্ষিপ্ত আৰু সমাপ্ত কৰি পৃথিৱীত সিদ্ধ কৰিব।
এই বিষয়ে যিশয়াইও আগেয়ে কৈছিল,
বাহিনীবিলাকৰ প্ৰভুৱে আমালৈ সঁচ নৰখা হলে আমি সদুমৰ নিচিনা হলোহেঁতেন আৰু ঘমৰাৰ তুল্য হলোহেঁতেন।
তেন্তে আমি কি কৰোঁ, পৰজাতিবিলাকে ধাৰ্মিকতালৈ কাৰবাৰ নকৰিও ধাৰ্মিকতা পালে, অৰ্থাৎ বিশ্বাসমূলক ধাৰ্মিকতা পালে, কিন্তু ইছৰাইল লোকে ধাৰ্মিকতাৰ বিধানলৈ কাৰবাৰ কৰিও সেই বিধান নাপালেগৈ। কি কাৰণে? কিয়নো তেওঁবিলাকে বিশ্বাসৰ দ্বাৰাই নহয় কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কাৰবাৰ কৰিলে, উজুতি খোৱা শিলত তেওঁবিলাকে উজুতি খালে। এই বিষয়ে লিখাও আছে,
চোৱা মই চিয়নত উজুতি খোৱা শিল অৰ্থাৎ বিঘ্নজনক শিল থওঁ, তেওঁত বিশ্বাস কৰাজন লাজত নপৰিব।
ৰোমিয়া অধ্যায় দহ। হে ভাইবিলাক, মোৰ হৃদয়ৰ বাঞ্ছা আৰু তেওঁবিলাকৰ কাৰণে ঈশ্বৰৰ আগত প্ৰাৰ্থনা এই যেন তেওঁবিলাকে পৰিত্ৰাণ পায়। ঈশ্বৰলৈ তেওঁবিলাকৰ উৎসাহ আছে বুলি মই তেওঁবিলাকৰ পক্ষে সাক্ষ্য দিছোঁ, কিন্তু সেই উৎসাহ জ্ঞান অনুসাৰে নহয়, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি নিজৰটো স্থাপন কৰিবলৈ বিচাৰি ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ'ল, কিয়নো ধাৰ্মিকতাৰ নিমিত্তে বিশ্বাস কৰা প্ৰত্যেকজনলৈ খ্ৰীষ্টেই বিধানৰ শেষ। কাৰণ মুচিয়ে লিখিছে যে,
যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে তেওঁহে তাৰ দ্বাৰাই জীৱ।
কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়,
তুমি নিজ হৃদয়ত নকবা যে স্বৰ্গলৈ কোন উঠিব, অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ, বা অগাধ ঠাইলৈ কোন নামিব, অৰ্থাৎ মৃতবিলাকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ।
কিন্তু কি কয়?
সেই বাক্য তোমাৰ ওচৰতে, তোমাৰ মুখত আৰু তোমাৰ চিত্ততে আছে।
সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য। কিয়নো তুমি যদি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃত অবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা। কাৰণ ধাৰ্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়। কিয়নো শাস্ত্ৰে কৈছে,
যি কোনোৱে তেওঁটো বিশ্বাস কৰে তেওঁ লাজত নপৰিব।
কাৰণ যিহুদী কি গ্ৰীক ইয়াৰ একো প্ৰভেদ নাই, কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে। যিমান মানুহে তেওঁৰ আগত প্ৰাৰ্থনা কৰে সেই সকলোলৈ তেওঁ ধনবান। কাৰণ
যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব।
পাছে যিজনাত তেওঁবিলাকে বিশ্বাস কৰা নাই সেইজনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব, আৰু যিজনাৰ বিষয়ে শুনা নাই তেওঁতনো কেনেকৈ বিশ্বাস কৰিব, আৰু ঘোষণাকাৰী নহ'লে কেনেকৈ শুনিব, আৰু পঠোৱা নহ'লে কেনেকৈ ঘোষণা কৰিব। এই বিষয়েও লিখা আছে,
মংগলৰ শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ।
কিন্তু সকলোৱে যে শুভবাৰ্তা মানিলে এনে নহয়, কাৰণ যীশুৱেই কৈছে,
হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?
এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস, আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাহে শ্ৰৱণ হয়। কিন্তু মই কওঁ, তেওঁবিলাকে জানো শুনিবলৈ পোৱা নাই, অৱশ্যে পালে।
তেওঁবিলাকৰ স্বৰ গোটেইখন পৃথিৱীলৈ আৰু তেওঁবিলাকৰ কথা জগতৰ সীমালৈকে ব্যাপি গ'ল।
কিন্তু মই কওঁ, ইছৰাইল লোকে জানো জানিবলৈ পোৱা নাই। প্ৰথমতে মচিয়ে কৈছে,
নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্ম, আৰু নিৰ্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলন।
আৰু যীশুৱেও অতি হাঁহেৰে কৈছে,
যিবিলাকে মোক নিবিচাৰিলে তেওঁবিলাকে মোক পালে, আৰু যিবিলাকে মোৰ বিষয়ে নুসুধিলে তেওঁবিলাকৰ আগত মই প্ৰকাশিত হ'লো।
কিন্তু ইছৰাইল লোকৰ বিষয়ে তেওঁ কৈছে,
আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলো।
ৰোমিয়া অধ্যায় এঘাৰ। তেন্তে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলেনে? এনে নহওঁ, কিয়নো ময়ো আব্ৰাহামৰ বংশৰ বিন্যামিনৰ ফৈদৰ এজন ইছৰাইলীয়া। ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে তাক তোমালোকে নাজানানে? তেওঁ ইছৰাইল লোকৰ সৈতে ঈশ্বৰৰ আগত এইদৰে নিবেদন কৰিছিল,
হে প্ৰভু, মানুহবিলাকে তোমাৰ ভাৱবাদীসকলক বধ কৰি তোমাৰ বেদীবোৰ খান্দি পেলালে, কেৱল মইহে অৱশিষ্ট আছো, আৰু তেওঁবিলাকে মোৰো প্ৰাণ বিচাৰিছে।
কিন্তু তেওঁলৈ ঐশ্বৰিক বাণীয়ে কি কয়?
বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে 7,000 মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলো।
এইদৰে বৰ্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে। কিন্তু সেই যদি অনুগ্ৰহেৰে হয় তেন্তে কৰ্মেৰে নহয়, নতুবা সেই অনুগ্ৰহেই আৰু অনুগ্ৰহ নহয়। তেন্তে কি ইছৰাইলে যিহক বিচাৰিছে তাক পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে। অৱশিষ্টবিলাকক কঠিন কৰা হ'ল। এই বিষয়েও লিখা আছে,
ঈশ্বৰে সিহঁতক মূৰ্ছাজনক আত্মা আৰু যাতে নেদেখিব এনে চকু, আৰু যাতে নুশুনিব এনে কাণ দিলে, আজিলৈকে সেইদৰেই আছে।
দায়ুদেউ কৈছে,
সিহঁতৰ ভোজনৰ মেজ, সিহঁতলৈ ফাণ্ড আৰু কুণ্ডা, বিঘিনী আৰু প্ৰতিফলস্বৰূপ হওক, সিহঁতে নেদেখিবলৈ সিহঁতৰ চকু আন্ধাৰময় হওক, আৰু আপুনি সিহঁতৰ পিঠি সদায় পূজা কৰক।
তেন্তে মই কওঁ, তেওঁবিলাকে পৰিবলৈ উজুতি খালেনে? এনে নহওক, কিন্তু তেওঁবিলাকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁবিলাকৰ অপৰাধৰ দ্বাৰাই পরজাতিবিলাকলে পরিত্ৰাণ হল। পাছে তেওঁবিলাকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁবিলাকৰ হানিয়েই যদি পৰজাতিবিলাকৰ ধন হয়, তেন্তে তেওঁবিলাকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ'ব। কিন্তু পৰজাতি মানুহ যি তোমালোক, তোমালোকক মই কৈছো, মই পৰজাতিবিলাকৰ নিমিত্তে নিযুক্ত পাচনি হোৱাৰ কাৰণে মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছো। কিজানি কোনোমতে মোৰ স্বজাতীয়বিলাকৰ অন্তৰ্জালা জন্মাই তেওঁবিলাকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰো, কিয়নো তেওঁবিলাকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেন্তে তেওঁবিলাকক গ্ৰহণ কৰাই মৃতবিলাকৰ জীৱন লাভৰ বিনে আন কি হ'ব। আৰু যদি সনা পিঠাগুৰিৰ প্ৰথম ভাগ পবিত্ৰ, তেন্তে গোটেই লদাই পবিত্ৰ, আৰু যদি শিপা পবিত্ৰ, তেন্তে ডালবোৰো পবিত্ৰ। কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ'ল, আৰু তুমি বনৰীয়া জলফাই গছ হৈ যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হলা, আৰু তুমি জলফাইৰ শিপাৰ ৰসৰ সমভাগী হলা, তেন্তে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিবা। যদিও দৰ্প কৰা, তথাপি তুমি শিপাক ধাৰণ কৰিছা এনে নহয়, কিন্তু শিপাইহে তোমাক ধাৰণ কৰিছে। ইয়াতে তুমি কবা, মোক লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হল। বাৰু, অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হল, তুমি হলে বিশ্বাসৰ কাৰণে থিৰে আছা। উচ্চ মনা নহবা, বৰং ভয় কৰা, কিয়নো যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে, তেন্তে তোমাকো মৰম নকৰিব। এতেকে ঈশ্বৰৰ মধুৰ আৰু তীক্ষ্ণ ভাৱ চোৱা। যিবিলাক পৰিল তেওঁবিলাকলৈ হৈছে তীক্ষ্ণ ভাৱ, তোমালৈ হৈছে ঈশ্বৰৰ মধুৰ ভাৱ। কিন্তু যদি তুমি সেই মধুৰ ভাৱত থাকা, তেহে নহলে তুমিও কথা যাবা। সেইবোৰ যদি অবিশ্বাসত নাথাকে, তেন্তে সেইবোৰকো লগোৱা হব, কিয়নো সেইবোৰক আকৌ লগাবলৈ ঈশ্বৰৰ শক্তি আছে। কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি তুমি, তুমি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত লগোৱা হলা, তেন্তে স্বাভাৱিক ডাল যি সেইবোৰ, সেইবোৰক কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত লগোৱা হব। কিয়নো হে ভাইবিলাক, তোমালোকে যেন নিজক জ্ঞানবন্ত বুলি নামানা, এইকাৰণে যেতিয়ালৈকে পৰজাতি লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইছৰাইল লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ় তত্ত্ব তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই। এইদৰে সকলো ইছৰাইল লোকে পৰিত্ৰাণ পাব, এই বিষয়েও লিখা আছে।
চিয়নৰ পৰা উদ্ধাৰকৰ্তা আহিব, তেওঁ জাকোবৰ বংশৰ পৰা ভক্তি লংঘন দূৰ কৰিব, আৰু যেতিয়া মই তেওঁবিলাকৰ পাপ গুচাম, তেতিয়া এই তেওঁবিলাকৰ সৈতে মোৰ নিয়ম হ'ব।
তেওঁবিলাক শুভবাৰ্তাৰ সম্বন্ধে তোমালোকৰ নিমিত্তে শত্ৰু, কিন্তু মনোনীতৰ সম্বন্ধে ওপৰ পুৰুষসকলৰ নিমিত্তে প্ৰিয় পাত্ৰ। কিয়নো ঈশ্বৰৰ যি অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ, সেয়ে খেদহীন। কাৰণ যেনেকৈ তোমালোকে আগে ঈশ্বৰ অবাধ্য আছিলা, কিন্তু এতিয়া তেওঁবিলাকৰ অবাধ্যতাৰ কাৰণে দয়া পালা, তেনেকৈ তেওঁবিলাকেও যেন তোমালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ নিমিত্তে তেওঁবিলাক এতিয়া অবাধ্য হ'ল। কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবলৈ সকলোকে অবাধ্যতাত বন্ধ কৰিলে।
ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ, তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য, আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য। কিয়নো প্ৰভুৰ মন কোনে জানিলে, আৰু তেওঁৰ মন্ত্ৰীয়েই বা কোন হ'ল, নতুবা কোনে তেওঁক আগেয়ে দিলে যে তাৰ নিমিত্তে তেওঁক প্ৰতিদান কৰিব লাগে। কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই হয়, তেওঁৰেই মহিমা সৰ্বদাই হওক, আমেন।
ৰোমিয়া অধ্যায় বাৰ। এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গা কৰা। এই তোমালোকৰ যুক্তিসংগত আৰাধনা। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই তোমালোকৰ প্ৰত্যেকজনক কওঁ যে উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক, কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গম্ভীৰ মনেৰে বিবেচনা কৰক। কাৰণ আমাৰ এক দেহতে যেনেকৈ অনেক অংগ প্ৰত্যংগ আছে, অথচ সেই সকলো অংগ প্ৰত্যংগৰ একে ৰূপ কাৰ্য নহয়, তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ। আৰু প্ৰতিজনে পৰস্পৰৰ অংগ প্ৰত্যংগ হৈ আছো, কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হোৱাত সেই বৰ যদি ভাৱবাণী হয় তেন্তে বিশ্বাসৰ পৰিমাণেৰে তাক কওঁ হওক, যদি পৰিচৰ্যাৰ ভাৱ হয় তেন্তে পৰিচৰ্যাটো থাকো হওক, বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত, বা উদগাওঁতাই উদগোৱা কাৰ্যত থাকক, দান দিওঁতাই দানশীলতাৰে দান কৰক, শাসন কৰাজনে যত্নেৰে শাসন কৰক, দয়া কৰাজনে হৰ্ষিত মনেৰে দয়া কৰক, প্ৰেম অকল্পিত হওক, যি মন্দ তাক ঘৃণ কৰা, যি উত্তম তাত আসক্ত হোৱা, ভাতৃপ্ৰেমত পৰস্পৰৰ স্নেহশীল হোৱা, আৰু সমাদৰ কৰা কথাত ইজনে সিজনতকৈ আগ হোৱা, যত্নত এলেহুৱা নহবা, আত্মাত উৎসাহী হোৱা, প্ৰভুৰ দাস্য কৰ্ম কৰা, আশাত আনন্দ কৰা, ক্লেশত সহনীয় হোৱা, প্ৰাৰ্থনাত লাগি থকা, পবিত্ৰবিলাকৰ অভাৱ দূৰ কৰা কথাত তেওঁবিলাকৰ সহভাগী হোৱা, অতিথি সেৱাত ৰত হোৱা, যিবিলাকে তোমালোকক তাৰণা কৰে তেওঁবিলাকক আশীৰ্বাদ কৰা, হাও নিদিবা কিন্তু আশীৰ্বাদ কৰা, যিবিলাকে আনন্দ কৰে তেওঁবিলাকে সৈতে আনন্দ কৰা, যিবিলাকে ক্ৰন্দন কৰে তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা, তোমালোকৰ পৰস্পৰৰ ভাৱ একে হওক, বৰৰ বিষয়ে নিচিন্তি সামান্যবিলাকৰ মতে চলিবা, নিজৰ নিজৰ মানত জ্ঞানী হবা, অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা, সকলো মানুহে দেখাতে যি উত্তম তালৈ চিন্তা কৰা, যদি হ'ব পাৰে তেন্তে তোমালোকৰ সাধ্যানুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা। হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা, কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে,
প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম, কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে তেন্তে তোক ভোজন কৰোৱা, যদি তেওঁৰ পিয়াহ লাগে তেন্তে জলপান কৰোৱা, তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দমন কৰি থবা।
কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ সুকৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰা। ৰোমিয়া অধ্যায় ১৩। প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বহিভূত হওক, কিয়নো ঈশ্বৰৰ পৰা নহলে কোনো ক্ষমতা নাই, আৰু যি যি আছে সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতেকে যিজনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে তেওঁ ঈশ্বৰৰ আদেশৰে প্ৰতিৰোধ কৰে, আৰু যিবিলাকে প্ৰতিৰোধ কৰে তেওঁবিলাকে নিজেই নিজলৈ দণ্ডাজ্ঞা অনাব, কিয়নো শাসনকৰ্তাসকল সুকৰ্মলৈ নহয় কুকৰ্মলৈহে ভয়জনক হয়। তুমি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজানে? তেন্তে সুকৰ্ম কৰা, তেহে তাৰ পৰা প্ৰশংসা পাবা, কিয়নো তোমাৰ মংগলৰ নিমিত্তেই তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু তুমি যদি কুকৰ্ম কৰা তেন্তে ভয় কৰিবা, কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে এনে নহয়, কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দূৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা। এইকাৰণে অকল ক্ৰোধৰ ভয়তে নহয়, বিবেকৰ নিমিত্তেও বশীভূত হ'ব লাগে। আৰু এইকাৰণেই তোমালোকে ৰজাক খাজনাও দিয়া, কিয়নো তেওঁবিলাক ঈশ্বৰৰ সেৱক হৈ সেই কৰ্মতেই লাগি থাকে। যাৰে যি পাওনা থাকে তাকে তেওঁক দিয়া, কৰ দিব লগাক কৰ দিয়া, মাচুল দিব লগাক মাচুল দিয়া, আৰু ভয় কৰিব লগাক ভয় কৰা, আদৰ কৰিব লগাক আদৰ কৰা। পৰস্পৰে প্ৰেম কৰাৰ বিনে আন কোনো কথাত তোমালোক কাৰো ধৰুৱা নহবা, কিয়নো যিজনে পৰক প্ৰেম কৰে তেওঁ বিধানকে সিদ্ধ কৰিলে।
কিয়নো ব্যভিচাৰ নকৰিবা, নৰবজুদ কৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা।
এই ধৰণৰ যদি আন কোনো আজ্ঞাও আছে এইটি কথাত তাকে পোৱা যায়।
তেন্তে তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।
প্ৰেমে চুবুৰীয়াৰ অনিষ্ট সাধন নকৰে, এতেকে প্ৰেমেই বিধানৰ সিদ্ধি। তাত বাজে তোমালোকে এই কাল জানা যে এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ'ল, কিয়নো যেতিয়া আমি বিশ্বাস কৰিলো তেতিয়াতকৈ এতিয়া পৰিত্ৰাণ আমাৰ ওচৰ হ'ল। ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপি, এইকাৰণে আহা আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধক। ৰং ৰস আৰু মত্ততা, লম্পততা আৰু কামাভিলাস, বিবাদ আৰু ঈৰ্ষা, এইবোৰ নকৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক। কিন্তু তোমালোকে প্ৰভু যীশুখ্ৰীষ্টক পিন্ধা আৰু অভিলাষ পূৰ কৰিবৰ অৰ্থে নিজ নিজ মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা। ৰোমিয়া অধ্যায় 14। যিজন বিশ্বাসত দুৰ্বল তেওঁক তোমালোকে গ্ৰহণ কৰা, কিন্তু তৰ্ক বিতৰ্কৰ বিচাৰৰ অৰ্থে নহয়। কোনোজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে, কিন্তু যিজন দুৰ্বল তেওঁ শাকহে খায়। যিজনে খায় তেওঁ নোখোৱাজনকহে অজ্ঞান নকৰক, যিজনে নাখায় তেওঁ খোৱাজনৰ সুদ বিচাৰ নকৰক, কিয়নো ঈশ্বৰে তেওঁ গ্ৰহণ কৰিলে। তুমি যে লোকৰ চাকৰৰ সুদ বিচাৰ কৰা, তুমিনো কোন? সি নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে, কিন্তু তাক থিৰহে কৰা যাব, কিয়নো প্ৰভুৱে তাক থিৰ কৰিব পাৰে। কোনোজনে এদিনক আন দিনতকৈ অধিক মান্য কৰে, আন কোনোৱে সকলো দিনকে সমানে মান্য কৰে। প্ৰতিজনে নিজ নিজ মন নিঃসংশয় কৰি ৰাখক। যিজনে বিশেষ দিন মানে তেওঁ প্ৰভুৰ উদ্দেশ্যে তাক মানে, যিজনে খায় তেওঁ প্ৰভুৰ উদ্দেশ্যে খায়, কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে। আৰু যিজনে নাখায় তেওঁ প্ৰভুৰ উদ্দেশ্যে নাখায় আৰু ঈশ্বৰৰ ধন্যবাদ কৰে, কিয়নো আমাৰ কোনেও নিজৰ নিমিত্তে নিজিয়ে আৰু কোনেও নিজৰ নিমিত্তে নমৰেও। কাৰণ যদি আমি জীওঁ তেন্তে প্ৰভুৰ উদ্দেশ্যেই জীওঁ, আৰু যদি মৰোঁ তেন্তে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ। এইকাৰণে জীওঁ বা মৰোঁ আমি প্ৰভুৰেই হৈ আছো, কিয়নো মৰা আৰু জীয়াবিলাকৰ প্ৰভু হ'বলৈ খ্ৰীষ্ট মৰিল আৰু জিলে। কিন্তু তুমি কিয় নিজৰ ভায়েৰাৰ সুদ বিচাৰ কৰা? তোমাৰ ভায়েৰাকনো কিয় হে অজ্ঞান কৰা? কিয়নো আমি সকলোৱে খ্ৰীষ্টৰ সুধৰ আসনৰ আগত থিয় হ'ম। কাৰণ লিখা আছে,
প্ৰভুৱে কৈছে, মোৰ জীৱনৰে শপত, সকলোৱে মোৰ আগত আঁঠু ল'ব আৰু প্ৰত্যেক জীৱাই ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিব।
এতেকে আমাৰ প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব। এতেকে আহা আমি পৰস্পৰে আৰু সুদ বিচাৰ নকৰোঁ, বৰং তোমালোকে এই বিচাৰ কৰা যে ভাইৰ আগত উজুতি খোৱা বা বিঘিনি জন্ম মূঢ়াত হ'ব নালাগে। স্বভাৱতে কোনো বস্তু যে অসুচি নহয় ইয়াক মই জানো, আৰু প্ৰভু যীশুত দৃঢ় বিশ্বাস কৰোঁ। কিন্তু যিজনে যি বস্তু অসুচি বুলি জ্ঞান কৰে তেওঁলৈ সেই বস্তু অসুচি হয়, কিয়নো তোমাৰ খোৱা বস্তুৰ দ্বাৰাই যদি তোমাৰ ভাই দুঃখিত হয় তেন্তে তুমি আৰু প্ৰেমাচৰণ কৰা নহয়। যিজন নিমিত্তে খ্রিস্ট মরিল, সেই জনক তোমার খোয়াবস্তু দ্বারাই বিনষ্ট নকরিবা। এটাকে তোমালোকর উত্তমতা নিন্দিত নহক, কিয়নো ভোজন বা পান করাই ঈশ্বরৰ রাজ্য নহয়, কিন্তু ধার্মিকতা, শান্তি আর পবিত্র আত্মার আনন্দ, এইবোরে ঈশ্বরৰ রাজ্যৰ হার। কারণ এই বিষয়ত যিজনে খ্রিস্টর দাস্যকর্ম করে তেও ঈশ্বরৰ প্রিয় পাত্র, আর মানুষবিলাকৰ আগতো পরীক্ষা সিদ্ধ। এতেকে শান্তিজনক আর পরস্পরের উন্নতি সাধক যি যি আছে সেইবোরলে যত্ন করো হোক। খোয়া বস্তুর নিমিত্তে ঈশ্বরৰ কর্ম বিনষ্ট নকরিবা। সকল বস্তু সুচী, তথাপি যি মানুহে যি ভোজন করিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ। মন খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্য দ্বাৰাই তোমাৰ ভায়েৰাই উজুতি খায়, তাক নকৰাই ভাল। তোমাৰ যি বিশ্বাস আছে তাক ঈশ্বৰৰ আগত তোমালৈ ৰাখা। যিজনে যিহক যোগ্য জ্ঞান কৰি সেই বিষয়ে নিজৰ বিচাৰ নকৰে তেওঁ ধন্য। কিন্তু সংশয় কৰাজনে যদি খায়, তেন্তে তেওঁক দোষী কৰা হ'ল, কিয়নো সেই বিশ্বাসমূলক নহয়। আৰু যি যি বিশ্বাসমূলক নহয় সেই সকলোৱেই পাপ। ৰোমিয়া অধ্যায় 15। কিন্তু আমি যিসকল বলবন্ত, আমি নিজকে সন্তুষ্ট নকৰি দুৰ্বলবিলাকৰ দুৰ্বলতা ৰূপ ভাৰবোৱা উচিত। আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মত বৃদ্ধি কৰিবলৈ তেওঁৰ হিতলৈ চাই তেওঁক সন্তুষ্ট কৰক, কিয়নো খ্ৰীষ্টে নিজকে নিজেই সন্তুষ্ট নকৰিলে। কিন্তু যেনেকৈ লিখা আছে,
তোমাক নিন্দা কৰাবিলাকৰ নিন্দাও মোৰ ওপৰত পৰিল, সেইদৰেই হ'ল।
কিয়নো আগে যি সকলো কথা লিখা হৈছিল, আমি ধৈৰ্যেৰে আৰু শাস্ত্ৰৰ সান্তনাৰে আশা পাবলৈ আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল, যাতে তোমালোকে এক মনেৰে এক মুখেৰে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰক গৌৰৱান্বিত কৰিবা। তাৰ নিমিত্তে ধৈৰ্য আৰু সান্তনাৰ ঈশ্বৰে তোমালোকৰ পৰস্পৰৰ ভাৱ খ্ৰীষ্ট যীশুৰ দৰে একে হ'বলৈ দিয়ক। এতেকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে যেনেকৈ খ্ৰীষ্টে তোমালোকক গ্ৰহণ কৰিলে, তেনেকৈ তোমালোকেও ইজনে সিজনক গ্ৰহণ কৰা। কিয়নো মই কওঁ, ওপৰ পুৰুষসকলক দিয়া প্ৰতিজ্ঞাবোৰ থিৰ কৰিবলৈ আৰু পৰজাতি লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্ট চুন্নত হোৱাবিলাকৰ পৰিচাৰক হ'ল। এই বিষয়ে লিখাও আছে,
এতেকে মই পৰজাতিবিলাকৰ মাজত তোমাৰ স্তুতি কৰিম আৰু তোমাৰ নামেৰে গীতো গাম।
আকৌ কৈছে,
হে পৰজাতিবিলাক, তেওঁলোকে সৈতে আনন্দ কৰা।
আকৌ,
হে সকলো পৰজাতিবিলাক, প্ৰভুৰ প্ৰশংসা কৰা আৰু সকলো মানুহবিলাকে তেওঁৰ প্ৰশংসা কৰক।
আকৌ যিশয়াও কৈছে,
যিজনাই পৰজাতি লোকৰ ওপৰত শাসন কৰিবলৈ উঠিব, যিশয়াৰ পৰা এনে এটি গজালি ওলাব, তেওঁত পৰজাতিবিলাকে ভৰসা কৰিব।
এতেকে তোমালোক পবিত্ৰ আত্মাৰ মহিমাৰ যেন আশাত উপচি পৰা, এই কাৰণে আশাৰ আকৰ ঈশ্বৰে তোমালোকক বিশ্বাস কৰাৰ সকলো আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক। হে মোৰ ভাইবিলাক, তোমালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে তোমালোক সকলো জ্ঞানেৰে পূৰ আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ সদগুণেৰে পৰিপূৰ্ণ হৈছা। তথাপি যিহতে পৰজাতিবিলাক পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত হৈ নৈবেদ্যস্বৰূপ পৰম গ্ৰহণীয় হয়, এই আশয়েৰে মই যে পৰজাতিবিলাকলৈ খ্ৰীষ্ট যীশুৰ সেৱক হৈ ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ, ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে তোমালোকক সোঁৱৰোৱাৰ নিচিনাকৈ মাজে মাজে অতি সাহেৰে লিখিলোঁ। এতেকে ঈশ্বৰৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে যীশুখ্ৰীষ্টত মোৰ শ্লাঘা আছে, কিয়নো আচৰিত চিন আর অদ্ভুত লক্ষণর গুণে, পবিত্র আত্মার শক্তিরে, পরজাতিবিলাকর আজ্ঞাধীনতার অর্থে, বাক্য আর কার্যত মোর দ্বারাই খ্রিস্টে যি যি সাধন করিলে তাত বাজে আন একো কবলৈ মই হাহ নকৰিম। সাধন করাতে জিরুসালেমর আর তার চারিওফালের পরা ইল্লুরিয়ালৈকে খ্রিস্টর শুভবার্তা সম্পূর্ণরূপে প্রচার করি, আর অইনে স্থাপন করা মূলর উপর যে নাসাজ, কিন্তু যেনেকৈ লিখা আছে, যিবিলাকর আগত তেওঁর বিষয়ে সংবাদ দিয়া নাই তেওঁবিলাকেই দেখিব, আর যিবিলাকে শুনা নাই তেওঁবিলাকেই বুঝিব, এইদরেই যেন হয়।
এই কারণে যি যি ঠাইত খ্রিস্টর নাম প্রচারিত হওয়া নাই সেই ঠাইত শুভবার্তা প্রচার করবলৈ মই যত্ন করিল।
এই কারণে মই তোমালোকর ওসরলে যাবলৈ অনেকবার বাধা পালো, কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ আৰু ঠাই নাই দেখি স্পেইন দেশলৈ যাত্ৰা কৰোঁতে তোমালোকৰ ওচৰলৈ যাবলৈ অনেক বছৰৰ পৰা মোৰ বৰ ইচ্ছা থকাত, কিয়নো মই আশা কৰোঁ যাত্ৰা কৰোঁতে তোমালোকক দেখা পাম আৰু প্ৰথমে তোমালোকৰ আলাপত কিছু তৃপ্ত হৈ পাছে তোমালোকৰ দ্বাৰাই তালৈ আগবঢ়াই থোৱা হ'ম। কিন্তু এতিয়া পবিত্র লোকর পরিচর্যার অর্থে জিরুসালেমলৈ যাও, কিয়নো মাকিদোনিয়া আর আখায়া দেশীয়বিলাকে জিরুসালেমত থকা পবিত্র সকলের মাজর দরিদ্রবিলাকর অর্থে কিছু দান করিবলৈ ভাল দেখিলে, কারণ ভালো দেখিলে আর তেওঁবিলাকর ধরুয়াও হৈ আছে, কিয়নো পরজাতিবিলাক যদি আত্মিক বিষয়ত তেওঁবিলাকর সহভাগী হল তেন্তে মাংসিক বিষয়ত তেওঁবিলাকর শুশ্রূষা করিবলৈ ধরুয়া হৈ আছে। এতেকে সেই কার্য সমাপ্ত হলে, অর্থাৎ মোহর মারি দিয়ার নিচিনাকৈ সেই দান রূপ ফল তেওঁবিলাকক শোধাই দিয়া হলে মই তোমালোকর ওচৰেদি স্পেইন দেশলৈ যাম, আর মই জানো যে তোমালোকর ওচৰলৈ যাওঁতে খ্রিস্টর আশীর্বাদর পরিপূর্ণতারেই যাও। হে ভাইবিলাক, জিহুদিয়াত থকা আজ্ঞানমনাবিলাকর পৰা মই যেন রক্ষা পাও, আর জিরুসালেমলৈ মোর যে পরিচর্যা সেই পবিত্র লোক সকলের আগত যেন গ্রহণীয় হয়, আর ঈশ্বরের ইচ্ছারে তোমালোকর ওচৰলৈ আনন্দেৰে গৈ তোমালোকে হইতে যেন মোর প্রাণ জোড়াও। এই কারণে তোমালোকে মোর অর্থে ঈশ্বরের আগত প্রার্থনা করার দ্বারাই মোরে হইতে প্রাণপণে যত্ন করিবলৈ প্রভু যীশুখ্রিস্ট নামর দ্বারাই আর পবিত্র আত্মার প্রেমর দ্বারাই তোমালোকক মই মিনতি করছো। শান্তির আকর ঈশ্বর তোমালোকর সকলোরে লগত থাক। আমেন। রোমিয়া অধ্যায় ষোল্ল। কিংক্রিয়া নগরর মণ্ডলীর পরিচারিকা ফইবি নামেরে আমার ভনীক, পবিত্র লোকসকলের যোগ্য মতে তোমালোকে প্রভু যেন গ্রহণ করিবা, আর যি কর্মত তেওঁর প্রয়োজন হয় সেই কর্মত তোমালোকে যেন উপকার করিবা। এই কারণে মই তেওঁর অর্থে তোমালোকক নিবেদন করছো, কিয়নো তেওঁ অনেক লোকর আর মোর নিজেরও উপকার করুতা হল। যীশুখ্রিস্টত মোর সহকারী হওয়া প্রিস্কা আর আক্কিলাক মোর মঙ্গলবাদ দিবা, তেওঁলোকে মোর প্রাণর কারণে তেওঁলোকর ডিঙি পাতি দিছিল। কেবল মই নহয় পরজাতির আটাই মণ্ডলীবিলাকেও তেওঁলোকক ধন্যবাদ দিয়ে, আর তেওঁলোকর ঘরত গোট খোৱা মণ্ডলীক মোর মঙ্গলবাদ দিবা। খ্রিস্টর উদ্দেশ্যে হওয়া এশিয়া দেশের প্রথম ফল যি মোর প্রিয় ইপেনিত, তেওঁক মঙ্গলবাদ দিবা, যি মরিয়মে তোমালোকর কারণে বহু পরিশ্রম করিলে তেওঁক মঙ্গলবাদ দিবা। পাচনিবিলাকর মাজত প্রসিদ্ধ হওয়া আর মতকৈও আগে খ্রিস্টত আশ্রয় লওয়া এনে মোর জ্ঞাতি আর লগর বন্দিয়ার যি আন্দ্রনিক আর ইউনিয়, তেওঁলোককো মোর মঙ্গলবাদ দিবা। প্রভুত মোৰ প্ৰিয় আম্প্লিয়াতক মংগলবাদ দিবা। খ্ৰীষ্টত আমাৰ সহকাৰী উৰ্বানক আৰু মোৰ প্ৰিয় স্থাকুক মংগলবাদ দিবা। খ্ৰীষ্টত পৰীক্ষা সিদ্ধ আপিল্লিক মংগলবাদ দিবা। আৰিষ্টবুলহঁতকো মংগলবাদ দিবা। মোৰ জ্ঞাতি হেৰুদিয়নক মংগলবাদ দিবা। নাৰ্কিছহঁতৰ যিবিলাক প্ৰভূত আছে তেওঁলোকক মংগলবাদ দিবা। প্ৰভূত পৰিশ্ৰমকাৰিণী ক্ৰুফেনা আৰু ক্ৰফুছাক মংগলবাদ দিবা। যি প্ৰিয়া পৰ্চিয়ে প্ৰভূত বহু পৰিশ্ৰম কৰিলে তেওঁক মংগলবাদ দিবা। প্ৰভূত মনোনীত ৰূপক আৰু মোৰ মাতৃস্বৰূপা তেওঁৰ মাকক মংগলবাদ দিবা। আৰু অসংকৃত ফ্লিগোন হৰ্মা পাত্ৰুবা হৰ্মি এওঁলোকক আৰু এওঁলোকৰ লগৰ ভাইবিলাকক মংগলবাদ দিবা। আৰু ফিললগ ইউলিয়া নিৰিয় আৰু তেওঁৰ ভনীয়েক আৰু উল্লুম্প এওঁলোকক আৰু এওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোককো মংগলবাদ দিবা। তোমালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মংগলবাদ কৰিবা। খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে তোমালোকক মংগলবাদ কৰিছে। হে ভাইবিলাক, মই তোমালোকক মিনতি কৰোঁ যে তোমালোকে যি শিক্ষা পালা তাৰ বিপৰীতে যিবিলাকে বিচ্ছেদ আৰু বিঘিনি জন্মায় তেওঁবিলাকক চিনি ৰাখি তেওঁবিলাকৰ পৰা পৃথকে থাকিবা। কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ দাস্যকৰ্ম নকৰি নিজ নিজ পেটৰ দাস্যকৰ্ম কৰে আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে অকুটিল লোকৰ মন ভুলায়। কিয়নো তোমালোকৰ আজ্ঞাধীনতাৰ কথা সকলোতে ব্যাপ্ত হ'ল। এতেকে মই তোমালোকৰ কথাত আনন্দ কৰোঁ। তথাপি তোমালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হোৱা, এই মোৰ বাঞ্ছা। আৰু শান্তিৰ আকৰ ঈশ্বৰে অলপতে ছয়তানক তোমালোকৰ ভৰিৰ তলত মৰ্দন কৰিব। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ লগত থাকক। মোৰ সহকাৰী তিমথিয় আৰু স্বজাতীয় লুকীয় জাচোন আৰু সুচিপাত্ৰ এওঁলোকে তোমালোকক মংগলবাদ কৰিছে। আৰু এই পত্ৰলিখক মই তত্তিয়ই প্ৰভুত তোমালোকক মংগলবাদ কৰিছোঁ। মোৰ আৰু গোটেই মণ্ডলীৰ আলহী সোধোতা গায়ে তোমালোকক মংগলবাদ কৰিছে। এই নগৰৰ ভৰালী ইৰাস্তে আৰু কাৰ্তভায়ে তোমালোকক মংগলবাদ কৰিছে। যি যি নিগুৰু তত্ত্ব অনাদি কালৰে পৰা গুপুতে ৰখা হৈছিল কিন্তু সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাৱবাদীসকলে লিখা শাস্ত্ৰৰ দ্বাৰাই প্ৰকাশিত হৈ বিশ্বাসৰ আজ্ঞাধীনতাৰ নিমিত্তে সকলো জাতিৰ আগত জনোৱা হৈছে। সেই নিগুৰ তত্ত্বৰ প্ৰকাশৰ দৰে অৰ্থাৎ মোৰ শুভবাৰ্তা আৰু যীশু খ্ৰীষ্টৰ ঘোষণাৰ দৰে তোমালোকক স্থিৰ কৰিবলৈ সমৰ্থ। যি একমাত্ৰ প্ৰজ্ঞাবান ঈশ্বৰ যীশুখ্ৰীষ্টৰ দ্বাৰাই তেওঁৰেই মহিমা সৰ্বদাই।